নমস্কাৰ, এই আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা 8 বজাত সিন্দুৰ অভিযান সম্পৰ্কত দেশবাসীক উদ্দেশ্যি ভাষণ দিব। জম্মু কাশ্মীৰৰ পেহেলগামত এগৰাকী নেপালৰ নাগৰিক আৰু 25 জন ভাৰতীয়ক সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে আক্ৰমণ চলাই হত্যা কৰা ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল। এই অভিযানত পাকিস্তানৰ কেইবাটাও সন্ত্ৰাসবাদী ঘাটি ধবংস হোৱাৰ লগতে কমেও 100 জন সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি সেনাবাহিনীয়ে প্ৰকাশ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিয়লি নতুন দিল্লীৰ চৰকাৰী বাসভৱনত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, চীফ ডিফেন্স ষ্টাৰ জেনেৰেল অনিল চৌহান, সুৰক্ষা বাহিনীৰ তিনিওটা শাখাৰ মুৰববী আৰু কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। ভাৰতৰ যুঁজ পাকিস্তানৰ সামৰিক বাহিনীৰ বিৰুদ্ধে নহয়, বৰং সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ ব্যৱহাৰ কৰা আন্তঃগাঁথনি ধবংস কৰাৰ উদ্দেশ্যে আছিল বুলি দেশৰ বায়ুসেনাৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান অৰ্থাৎ DGMO এয়াৰ মাৰ্শেল এ কে ভাৰতীয়ে প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত স্থলসেনা আৰু নৌসেনাৰ DGMOৰ উপস্থিতিত বায়ুসেনাৰ DGMOগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে পাকিস্তানৰ সামৰিক বাহিনীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি সমৰ্থন আগবঢ়াই ভাৰতক আক্ৰমণ কৰাৰ ফলত সেনাবাহিনীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয়। অৱশ্যে এই অভিযানকালত যাতে কোনো সাধাৰণ লোক আৰু সামৰিক আন্তঃগাঁথনিৰ অধিক ক্ষতি নহয় সেই কথা সুৰক্ষা বাহিনীয়ে নিশ্চিত কৰিছে। ভাৰতৰ কেইবাতৰপীয়া আৰু সংহত বায়ুসেনা প্ৰতিৰক্ষা ব্যৱস্থাৰ বিষয়েও বিষয়াগৰাকীয়ে উল্লেখ কৰিছে। বায়ুসেনাই পাকিস্তানে প্ৰেৰণ কৰা কেইবাখনো ড্ৰোন আৰু মানৱবিহীন আকাশীযান ধবংস কৰিছে বুলি তেওঁ উল্লেখ কৰে। ভাৰতে থলুৱাভাৱে বিকশিত প্ৰযুক্তিৰে এই অভিযানৰ কেইবাটাও পদক্ষেপত সফলতা লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে বিগত এটা দশক ধৰি প্ৰতিৰক্ষা ক্ষেত্ৰত আৰোপ কৰা গুৰুত্ব আৰু প্ৰতিৰক্ষা উৎপাদন বৃদ্ধি কৰি থলুৱাভাৱে সামৰিক প্ৰযুক্তিক বিকশাই তোলাৰ বাবে এই সফলতা লাভ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। ভাৰতে শক্তিপক্ষৰ ড্ৰোন, যুঁজাৰু বিমান আৰু ক্ষেপণাস্ত্ৰ ধবংস কৰাৰ ফলত দেশৰ সাম্ভাৱ্য ক্ষতি হ্ৰাস পাইছে বুলিও তেওঁ প্ৰকাশ কৰে। সংবাদমেলত স্থলসেনাৰ DGMO ৰাজীৱ ঘাইয়ে কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ আগতীয়া প্ৰস্তুতিৰ বাবে পাকিস্তানৰ অপ্ৰৰোচিত আক্ৰমণ প্ৰতিহত কৰা সম্ভৱ হৈ উঠিল। যোৱা 9 আৰু 10 মেৰ নিশা ভাৰতীয় বিমান ঘাটি আৰু পৰিবহণ কেন্দ্ৰলৈ লক্ষ্য কৰি পাকিস্তানৰ বায়ুসেনাই কৰা আক্ৰমণ ভাৰতীয় সেনাবাহিনীৰ প্ৰতিৰক্ষা ব্যৱস্থাই ৰোধ কৰে আৰু দেশখনে ভাৰতৰ বায়ুসেনা প্ৰতিৰক্ষা ব্যৱস্থাক কোনো কাৰণতে আঘাত হনাৰ সুযোগ লাভ নকৰিলে। শ্ৰীঘাইয়ে সীমান্ত সুৰক্ষা বাহিনীক অভিযানকালত আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। নৌসেনা বাহিনীৰ DGMO ভাইচ এডমিৰেল এন প্ৰমোদে সংবাদমেলত কয় যে ভাৰতৰ সামুদ্ৰিক বাহিনীয়ে অহৰহ নিৰীক্ষণ আৰু চিনাক্তকৰণৰ দ্বাৰা সামুদ্ৰিক অঞ্চলৰ লগতে আকাশমাৰ্গতো চোকা দৃষ্টি ৰাখি শত্ৰুপক্ষৰ সকলো ভাবুকি প্ৰতিহত কৰিছে। নৌসেনাৰ যুদ্ধ বিমান পৰিবাহী MiG-29K জাহাজ আৰু হেলিকপ্টাৰসমূহৰ সহায়ত কেইবাশ কিলোমিটাৰ আঁতৰৰ পৰাই সন্দেহজনক বিমানৰ গতিবিধি চিনাক্ত কৰিব পৰা যায়। চৰকাৰ, বিভিন্ন বিভাগ আৰু দেশৰ 141 কোটি লোকৰ সহযোগিতাৰে এই সফলতা লাভ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ দ্বিতীয় দিনাও আজি বিভিন্ন জিলাত বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহে শক্তিশালী অগ্ৰগতি লাভ কৰিছে। আমাৰ সংবাদদাতাসকলে জনোৱা মতে ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি কেইবাখনো জিলাত ঘোষণা কৰা ফলাফল অনুযায়ী বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। যোৰহাট বিধানসভা সমষ্টিত 16খন জিলা পৰিষদৰ আটাইকেইখনতে বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিছে। সমষ্টিটোৰ 86খন আঞ্চলিক পঞ্চায়তৰ 83খন বিজেপি প্ৰাৰ্থী জয়ী হৈছে। ধেমাজি জিলাত আটাইকেইখন জিলা পৰিষদ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাটো নিশ্চিত হৈছে। শোণিতপুৰ জিলাত 88খন আঞ্চলিক পঞ্চায়তৰ 78খনত বিজেপি আৰু 2খনত অগপয় জয়লাভ কৰিছে। কংগ্ৰেছে 6খন আসনতহে দখল কৰিছে। জিলাখনৰ 20খন পৰিষদীয় আসনতে বিজেপিয়ে জয়লাভ কৰিছে। শিৱসাগৰ জিলাৰ 3টা বিধানসভা সমষ্টিৰ 12খন জিলা পৰিষদৰ 11খনত বিজেপিয়ে জয়লাভ কৰিছে। চৰাইদেউ জিলাত 8খন জিলা পৰিষদৰ আটাইকেইখনতে বিজেপি জয়ী হৈছে। আঞ্চলিক পঞ্চায়তৰ 37খন আসনত বিজেপিয়ে 32খন আৰু অকপয় 4খন আসনত জয়লাভ কৰিছে। একেদৰে অন্যান্য জিলাসমূহতো পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বুদ্ধ পূৰ্ণিমা উদযাপন কৰা হৈছে। গৌতম বুদ্ধৰ জন্মতিথিৰ লগতে বুদ্ধকায়াত মহাবোধি বৃক্ষৰ তলত তেওঁৰ বৌদ্ধত্ব প্ৰাপ্তি আৰু পৰিনিৰ্বাণ লাভ কৰা দিন উপলক্ষে আজি বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। আমাৰ সন্ধিয়াৰ উজনি অসমৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 বজাত। নমস্কাৰ।